পঢ়িছো অংকজ্যোতি শৰ্মাই এতিয়াৰ প্ৰধানমন্ত্ৰীসমূহ হ'ল বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ চৰকাৰে জনজাতীয় গৌৰৱ দিৱস পালন কৰাৰ লগতে পশ্চিমবংগত জনজাতীয় লোকৰ বাবে 8খন নতুন স্কুল নিৰ্মাণ কৰিছে প্ৰধানমন্ত্ৰীয়ে অসমৰ বৰপেটা আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ পাৰ্টী দুগৰাকী হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ উদ্দেশ্যে আজি গুৱাহাটীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় নীতিমূল আয়োগৰ 2023 বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি কিছু সময়ৰ পাছত কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ চৰকাৰে পশ্চিমবংগ জনজাতীয় লোকৰ বাবে 8খন নতুন স্কুল নিৰ্মাণ কৰিছে প্ৰধানমন্ত্ৰীৰ লগতে তেওঁৰ চৰকাৰে জনজাতীয় গৌৰৱ দিৱস পালন কৰাৰ কথাও উল্লেখ কৰে দেশৰ ৰাষ্ট্ৰপতি বৰ্তমান এগৰাকী আদিবাসী মহিলা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে দলিত আৰু জনজাতীয় মহিলাসকলৰ ওপৰত শাসনত থকা তৃণমূল কংগ্ৰেছ চৰকাৰে শোষণ কৰা বুলি অভিযোগ কৰে পশ্চিমবংগৰ বালিঘাট লোকসভা সমষ্টিত বিজয় সংকল্প যাত্ৰাৰ এখন বৈঠকত ভাষণ দি শ্ৰীমোদীয়ে আজি এইদৰে কয় সমষ্টিটোৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এখন জনসভা সম্বোধন কৰি তেওঁ বিজেপি পুনৰবাৰ শাসনলৈ আহিলে অধিক সৌৰ পেনেল স্থাপন কৰা হ'ব আৰু বিদ্যুৎ মিছন সুন্দৰ পৰিণত হ'ব বুলিও আশ্বাস দিয়ে তদুপৰি তিনিগৰাকী নতুন গৃহ নিৰ্মাণ কৰা হ'ব বুলিও প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে তেওঁ কয় যে বিজেপি চৰকাৰে মৰাপাটৰ খেতিয়কসকলক উৎসাহিত কৰি আহিছে আৰু মৰাপাট মিল তথা ইয়াৰ সৈতে জড়িত কাৰিকৰসকলৰ বাবে বহু সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ 18বিধ পৰম্পৰাগত কামৰ শিল্পৰ সমৰ্থনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে কয় যে ইয়াৰ বাবে চৰকাৰে 13,000 কোটি টকা ব্যয় কৰিছে শ্ৰীমোদীয়ে আজি ৰাজ্যখনৰ ৰাজগঞ্জ সংসদীয় সমষ্টিৰ আন এখন প্ৰচাৰ সভাতে অংশগ্ৰহণ কৰিব লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ বাকী অংশৰ লগতে অসমতো বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ পুংগত উঠিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে কিছু সময় পূৰ্বে গুৱাহাটীত উপস্থিত হৈছে বন্ধ বিমানবন্দৰৰ পৰা কন্যাধাৰলৈ যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় নেতা কৰ্মীসকলৰ লগতে ৰাজ্যে আদৰণি জনাব শ্ৰীমোদীয়ে এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ কেইবাটাও পথত বাণিজ্যিক যান বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে এই অনুসৰি আজি নিশা 10 বজালৈকে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে এনজিঅ'ৰ ডিব্ৰুগড় জি এম ডিঅ'ৰ আৰু জি এছ ৰোডত বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আনহাতে ডিজি ৰোড এনজি ৰোড ডিব্ৰুগড় জি এম ডিঅ'ৰ আৰু জি এছ ৰোডত মন্থন গতিৰ যান বাহন চলাচলত বাধা আৰোপ কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে কাইলৈ বৰপেটা আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকী হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব এই কাৰ্যসূচী কেন্দ্ৰ কৰি নলবাৰী জিলাত ব্যাপক প্ৰস্তুতি অব্যাহত আছে ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা অহা 18 এপ্ৰিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছে তেওঁ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰত ভাগ ল'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীৰ জেঙাইমুখৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি যোৰহাটৰ ভিতাবৰত উপস্থিত হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে তেওঁ যোৰহাট সমষ্টিৰ বিৰোধী মিত্ৰজোঁট প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ তিতাবৰৰ পৰা যোৰহাটলৈ এটা ৰোড শ্ব অংশগ্ৰহণ কৰি প্ৰচাৰ চলায় ইপিনে গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত তথা বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰে আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাৰ্থীগৰাকীৰ সৈতে কংগ্ৰেছ নেত্ৰী অলকা লাম্বা উপস্থিত থাকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ফটোজ পাৰ্টি ইণ্টাৰনেশ্যনেল দলৰ ললিত পেগুকে ধৰি দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে ৰঞ্জন কুমাৰ ব্ৰহ্ম আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱ মিছে মনোনয়ন দাখিল কৰে তৃতীয় পৰ্যায়ৰ বাবে 19 এপ্ৰিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আনহাতে 22 এপ্ৰিল হৈছে মনোনয়ন পত্ৰৰ শেষ দিন এই পৰ্যায়ত গুৱাহাটী বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰত 7 মে'ত নিৰ্বাচন অনুষ্ঠিত হ'ব আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা
আপোনাৰ ভোট আপোনাৰ কণ্ঠ ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় আৰু যোৰহাটত হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হ'ল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ 2023 বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত সফল কৰা উত্তীৰ্ণ হোৱা সকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু একাগ্ৰতাৰ ফলাফল তেওঁলোকে লাভ কৰিছে। তেওঁ কয় যে অনাগত সময়ত তেওঁলোকৰ প্ৰচেষ্টাই দেশৰ ভৱিষ্যৎ নিৰূপণ কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে অসামৰিক সেৱাৰ পৰীক্ষাত সফলতা লাভ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক উদ্দেশ্যি কয় যে এয়া তেওঁলোকৰ যাত্ৰাৰ সামৰণি নহয়। পৰীক্ষাত সফল হোৱাৰ বিভিন্ন সুযোগ আছে, কিন্তু ইয়াৰ অধীনতো প্ৰাৰ্থীসকলে তেওঁলোকৰ যোগ্যতা প্ৰদৰ্শন কৰিব পৰাকৈ ভাৰতত আন বহুতো সুযোগ আছে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁলোকে এই বিশাল সম্ভাৱনাসমূহৰ অন্বেষণ কৰি লক্ষ্য প্ৰাপ্তিৰ বাবে চেষ্টা কৰা উচিত। উল্লেখযোগ্য যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ আজি ঘোষণা কৰা অসামৰিক সেৱাৰ পৰীক্ষাত আই আই টি কানপুৰৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক আদিত্য শ্ৰীবাস্তৱে শীৰ্ষস্থান লাভ কৰিছে। শীৰ্ষস্থান লাভ কৰা 25গৰাকী প্ৰাৰ্থীৰ ভিতৰত 9গৰাকী মহিলা আৰু 15জন পুৰুষ প্ৰাৰ্থী আছে। আয়োগে বাছনি কৰা 1016গৰাকী প্ৰাৰ্থীৰ ভিতৰত 664জন পুৰুষ আৰু 352গৰাকী মহিলা প্ৰাৰ্থী আছে। অসমৰ কেইবাগৰাকী যুৱক যুৱতীয়ে এই তালিকাত স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত অভিজ্ঞ হাজৰিকাই 172 সংখ্যক স্থান, ঋতু লকৰবাহিনী 230 সংখ্যক স্থান, ঈশ্বৰী ৰেখাই 320 সংখ্যক স্থান, ঋতুৰাজ শৰ্মাই 462 সংখ্যক স্থান, হৰ্ষদ শইকীয়াই 552 সংখ্যক স্থান, মানস উৎপলে 615 সংখ্যক স্থান, কৰ্ণী হাজৰিকাই 992 সংখ্যক স্থান আৰু আজমল হুছেইনে 1013 সংখ্যক স্থান লাভ কৰিছে। অসমৰ উন্নয়নপুৰী সীমান্তৱৰ্তী মাৰ্ঘেৰিটাৰ নামদাঙিঙত আজি পুৱা প্ৰায় 8:30 বজাত অতিৰিক্ত দুৰ্বৃত্তই আছাম ৰাইফলছৰ এটা পাহাৰী দলৰ এখন বাহনক লক্ষ্য কৰি অতৰ্কিতে আক্ৰমণ চলায়। প্ৰতিৰক্ষা বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা এটা প্ৰেছ বিজ্ঞপ্তি অনুসৰি দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলীত 1জন জোৱান আহত হয়। আহত জোৱানজনক যোৰহাটৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জোৱানজনৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীয়ে কৈছে যে বিজেপি ক্ষমতালৈ আহিলে পশ্চিমবংগৰ জনসাধাৰণে নিজৰ ইচ্ছামতে খাদ্য গ্ৰহণ কৰিব নোৱাৰিব। বিজেপিয়ে লক্ষ্মী বন্দৰ আঁচনি বন্ধ কৰিব বুলিও তেওঁ কয়। লক্ষ্মী বন্দৰ আঁচনিৰ অধীনত ৰাজ্যখনত সাধাৰণ শ্ৰেণীৰ মহিলাসকলে 1000 টকা আৰু অনুসূচিত জাতি আৰু জনজাতিৰ মহিলাসকলে তেওঁলোকৰ একাউণ্টত 1200 টকা লাভ কৰে। শ্ৰী বেনাৰ্জীয়ে কৈছে যে বিজেপিয়ে পশ্চিমবংগৰ সাধাৰণ মানুহক প্ৰতাৰণা কৰিছে। তেওঁ আজি কোচবিহাৰৰ পৰা দলৰ লোকসভা প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে। শ্ৰী বেনাৰ্জীয়ে কয় যে যদি তৃণমূল কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে ৰন্ধন গেছৰ মূল্য হ্ৰাস পাব। তেওঁ কয় যে বিজেপিয়ে পশ্চিমবংগৰ সংস্কৃতি নাজানে। তেওঁ আশ্বাস দিয়ে যে পশ্চিমবংগৰ যিসকলে আৱাস যোজনাৰ অধীনত পুঁজি লাভ কৰা নাই তেওঁলোকে 31 ডিচেম্বৰত এই পুঁজি লাভ কৰিব। নাগালেণ্ডৰ 19 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে 3গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী NDPPয়ে পিপুলছ ডেমক্ৰেটিক এলায়েন্সৰ পাৰ্টী ডঃ সুন্দিন মিৰি পক্ষে কৰাৰ বিপৰীতে কংগ্ৰেছে নাগালেণ্ড কংগ্ৰেছৰ সভাপতি এছ সুব্ৰমণিয়ন জমিনক পক্ষে পৰিছে। হাইথুং টুংগু লোথাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। বিহাৰৰ পাটনা জিলাৰ কংকৰবাগ অঞ্চলত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 6জন লোকৰ মৃত্যু হোৱাৰ লগতে 2জন লোক আহত হয়। আৰক্ষী জনোৱা মতে অঞ্চলটোৰ ৰাম লক্ষ্মণ সিং পথৰ সমীপত পুৱাৰ বাবে যাত্ৰী কল্যাণী এখন অট' ৰিক্সা আৰু মেট্ৰ ৰেল প্ৰকল্পৰ এখন কেনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতা আজি কিছুসময়ৰ পাছত কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে এতিয়ালৈকে অনুষ্ঠিত খেলসমূহৰ ওপৰত ভিত্তি কৰি ৰাজস্থান ৰয়েলছ 10 পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকাৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছ 8 পইণ্টেৰে দ্বিতীয় স্থানত আছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধানমন্ত্ৰীৰ এটা আকৌ এবাৰ পঢ়ি দিছো। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ চৰকাৰে জনজাতীয় গৌৰৱ দিৱস পালন কৰাৰ লগতে পশ্চিমবংগত জনজাতীয় লোকৰ বাবে 8খন নতুন স্কুল নিৰ্মাণ কৰিছে। প্ৰধানমন্ত্ৰী অসমৰ বৰপেটা আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকী হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণৰ উদ্দেশ্যে আজি গুৱাহাটীত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ 2023 বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি কিছুসময়ৰ পাছত কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। আমাৰ এতিয়ালৈ ইমানতে হ'ব।